নমস্কাৰ, মই আপোনাক বাইবেল পঢ়ি থকা দেখিছো।
হয়, এই বাক্যবোৰ মোৰ আত্মাৰ আহাৰ, ই মোক শক্তি দিয়ে।
মোলৈ পঢ়ক বন্ধু, ময়ো এজন খ্ৰীষ্টিয়ান।
আপুনি শুনিছে হবলা, পূৰ্বকালত মানুহবিলাকক এইদৰে কোৱা আছিল, তুমি নৰবধ নকৰিবা, আৰু যিকোনে নৰবধ কৰে তেওঁ সুদবিচাৰৰ দণ্ডৰ পাত্ৰ হ'ব। কিন্তু মই তোমাক কওঁ, যিকোনে ভায়েকক ঘীণ কৰে তেওঁ সুদবিচাৰৰ দণ্ডৰ পাত্ৰ হ'ব। ইয়াক পূৰ্বকালৰ মানুহবিলাকৰ আগত কোৱা হৈছিল, তাক তোমালোকে শুনিলা। তুমি ব্যভিচাৰ নকৰিবা, কিন্তু মই তোমালোকক কওঁ, যিকোনোৱে তিৰোতা মানুহলৈ কামভাৱে চায় সি তেতিয়াই মনতে তাৰে সৈতে ব্যভিচাৰ কৰিলে, যদি তোমাৰ সু চকুৱে তোমাক বিঘিনি জন্মায় তেন্তে তাক কাঢ়ি পেলাই দিয়া। কিন্তু তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ এটা অংগ নষ্ট হোৱাই তোমাৰ ভাল।
অ বন্ধু, যীশুৰ বাক্যবোৰ বৰ কঠিন দেখোন। যেতিয়া মই শুনো বৰ লজ্জিত হওঁ, কাৰণ মই জানো মই মানি চলিব নোৱাৰো। বাধ্য হৈ মানি চলিবলৈ এইবোৰ সঁচাকে সম্ভৱ জানো?
অ, এইটো ভাল প্ৰশ্ন। তেওঁৰ সকলো বাক্যবোৰ সম্পূৰ্ণকৈ মানি চলিবলৈ নোৱাৰে মাথো যীশুৰ বাহিৰে।
তাৰমানে কি, যিটো আমাৰ বাবে অসম্ভৱ সেইটো জানো আমাক কৰিবলৈ দিব? তেওঁ জানো আমাৰ বাধ্যতা আশা নকৰে?
হয়, ঈশ্বৰে আমাক তেওঁৰ বাক্য বাধ্য হৈ মানি চলিবলৈ আজ্ঞা দিছে, তথাপিও সিমানতো যীশুৱে বাধ্য হবলৈ সমৰ্থ হয়। কিন্তু যদি আপুনি সত্য খ্ৰীষ্টিয়ান, তেন্তে যীশুৱে আপোনাৰ অন্তৰত বাস কৰে, তেওঁক আপুনি সম্পূৰ্ণ সোধাই দিয়ক, তেন্তে তেওঁ আমাক বাধ্য হবলৈ সমৰ্থ কৰিব। যীশুৰ বাক্যবোৰ শুনক, ময়েই প্ৰকৃত দ্ৰাক্ষলতা, তোমালোক ডাল, যিজনে মোত থাকে আৰু ময়ো যিজনত থাকোঁ সেইজন বহু ফলৱান হয়, কিয়নো মোৰ বাহিৰে তোমালোকে একো কৰিব নোৱাৰা। যদি তোমালোকে মোত থাকা আৰু মোৰ বাক্যবোৰ যদি তোমালোকত থাকে, তোমালোকে যিহকে ইচ্ছা কৰা তাকে খোজা, তাকে তোমালোকলৈ কৰা হ'ব।
কিন্তু মই কেনেকৈ খ্ৰীষ্টত থাকিব পাৰোঁ?
বিশ্বাস কৰাৰ দ্বাৰাই। মনত পৰিছেনে যিদিনা যীশুক আপুনি প্ৰথমে গ্ৰহণ কৰিছিল, তেতিয়া জানিছিল আপুনি নিজকে কেতিয়াও ৰক্ষা কৰিব নোৱাৰে। আপুনি যীশুক বিশ্বাস কৰা আৰু ঠিক সেইদৰে নিজকে দৈনন্দিন পাপৰ পৰা মুক্ত হ'বলৈ সহায় কৰে। আপুনি যীশুক বিশ্বাস কৰক, যেতিয়া আপুনি শক্তি অনুভৱ নকৰে এই বাক্যবোৰ ধ্যান কৰক, মোক শক্তি দিয়া জনা খ্ৰীষ্টত থাকি মই সকলো বিষয়তে বলৱান হৈছো। মই যীশু বুলিয়েই সেয়ে আৰু মই নহয়, খ্ৰীষ্টহে মোক দিছে।